এয়া আকাশবাণী গুৱাহাটী উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। ৰাজ্যই 2024-25 খাৰিফ বিপণন বৰ্ষত কৃষকৰ পৰা প্ৰায় 5,00,000 মেট্ৰিক টন ধান ক্ৰয় কৰি বৃহৎ সাফল্য অৰ্জন কৰিছে। ইয়াৰ বাবদ 40,000তকৈও অধিক কৃষকৰ বেংক একাউণ্টলৈ 1,180 কোটিতকৈও অধিক ধনৰাশি পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। জুন মাহৰ আগতে ধান ক্ৰয়ৰ ক্ষেত্ৰত 100% সফল হ'ব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো বিদ্যালয়ত 2025-26 শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন আজিৰ পৰা 24 মে'লৈ পুনৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে। এই অনলাইন পঞ্জীয়ন 15 মে'ত বন্ধ কৰি দিয়া হৈছিল। পৰিষদে নিৰ্দেশনাৰ জৰিয়তে ধন আদায় দিয়াৰ শেষ তাৰিখ 28 মে'লৈ আৰু চূড়ান্ত তালিকা প্ৰকাশৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এখন অধিসূচনা যোগে 2025-26 শিক্ষাবৰ্ষত পেৰামেডিকেল ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰীৰ পৰীক্ষা কেন্দ্ৰসমূহত অহা 6 জুলাইত প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ অনলাইন যোগে 25 জুন তাৰিখৰ পৰা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ চৰকাৰী তথা বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো জৰুৰী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা 24 মে'লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আজিৰ পৰা 24 মে'লৈ মুকলি থাকিব আৰু বিদ্যালয়সমূহে 28 মে' পৰ্যন্ত যাৱতীয় মাচুল পৰিশোধ কৰিব পাৰিব। সেই অনুসৰি সকলো বিদ্যালয়ক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনত 2024-25 পৰ্যটন বৰ্ষৰ অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোৱা 1 মে'ত হাতী চাফাৰী বন্ধ কৰিছিল। হাতী চাফাৰী বন্ধ হোৱাৰ পাছত পৰ্যটকৰ বাবে উদ্যানখনত জীপ চাফাৰী উপলব্ধ আছিল। 2024-25 পৰ্যটন বৰ্ষত প্ৰায় 500,000 পৰ্যটকে কাজিৰঙা দৰ্শন কৰাৰ লগতে 10 কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ উদ্যান কৰ্তৃপক্ষ সমৰ্থ হৈছে। এই পৰ্যটন বৰ্ষটো কাজিৰঙাৰ বাবে উল্লেখযোগ্য বৰ্ষ বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন গোস্বামীৰ সৈতে কথোপকথন প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। শিৱসাগৰৰ দিচাংমুখ লিগিৰিবাৰীত কালিৰে পৰা 45-দিনীয়া কাৰ্যসূচীৰে হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ লাদৈগড় কেন্দ্ৰীয় মুগা এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু শিৱসাগৰৰ এৰি মুগা কৃষক উৎপাদক কোম্পানীৰ সহযোগত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ 29 গৰাকী শিপিনীক হস্ততাঁত বস্ত্ৰশিল্পৰ বয়ন, প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ আৰু চানেকি প্ৰস্তুতকৰণকে ধৰি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। সমল ব্যক্তি হিচাপে ৰুবিনা গাম আৰু জ্ঞান টাইয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চৌকিডিঙি খেলপথাৰত চলি থকা উন্নীতকৰণৰ কাম তথা ক্ৰীড়া আন্তঃগাঁথনিৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী 3 মাহলৈ খেলপথাৰখনত সকলো ধৰণৰ অনুষ্ঠান, মেলা আদিৰ উপৰি যিকোনো ৰাজহুৱা বা ব্যক্তিগত সমাৱেশ নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈ ৰুণজুণ পেগুৱে ইণ্ডিয়া গ্ৰাঁ পি টুত মহিলাৰ জেভলিন থ্ৰ'ৰ ফাইনেলত সোণৰ পদক অৰ্জন কৰিছে। কেৰালাৰ ত্ৰিবান্দমত LNCPEত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ৰুণজুণে 42.96 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি সোণৰ পদক জয় কৰে। যোৰহাট জিলা দবাসন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় ইনডোৰ ষ্টেডিয়ামত দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। সদৌ অসম আন্তঃজিলা ভিত্তিত 7, 9 আৰু 11 বছৰ অনূৰ্ধ এই 3টা শাখাত প্ৰতিযোগিতাখন চলি আছে। ৰাজ্যৰ বিভিন্ন জিলাৰ 350 গৰাকী প্ৰতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা 5ম ৰাউণ্ডৰ খেল সম্পূৰ্ণ হৈছে। প্ৰতিযোগিতাৰ বাকী থকা ৰাউণ্ডৰ খেল আজি খেলোৱা হ'ব আৰু বিয়লিৰ ভাগলৈ বঁটা বিতৰণ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।